এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ বিচাৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ অধ্যক্ষতাত কাইলৈ ন্যায়িক আয়োগ গঠন, জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত জি এম চি এইচৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন কাইলৈ গৰিমা শইকীয়া গাৰ্গক অৰ্পণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা, ৰাজ্যত 35,000 প্ৰাৰ্থীয়ে শীঘ্ৰে নিযুক্তি লাভ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, ৰাজ্যখনৰ বান সমস্যা সমাধানৰ বাবে জলসম্পদ বিভাগৰ 15খন ঠাইত বৃহৎ জলাশয় খননৰ পৰিকল্পনা, আৰু আহমেদাবাদত অনুষ্ঠিত প্ৰথমখন ক্ৰিকেট টেষ্টত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ দ্বিতীয় দিনৰ খেলৰ অন্তত 5টা উইকেটৰ বিনিময়ত 448 ৰাণ সংগ্ৰহ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে দিশা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ অধ্যক্ষতাত কাইলৈ এখন ন্যায়িক আয়োগ গঠন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কিছু সময় পূৰ্বে সামাজিক মাধ্যমযোগে জনসাধাৰণক সম্বোধন কৰি এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰ নিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ এগৰাকী বিচাৰপতিৰ নেতৃত্বত এখন আয়োগ গঠন কৰাৰ বাবে মুখ্য ন্যায়াধীশক অনুৰোধ জনাইছিল। এই অনুসৰি কাইলৈ আয়োগ গঠন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে ইচ্ছুক জনসাধাৰণে এই ঘটনা সন্দৰ্ভত আয়োগৰ ওচৰত শপতনামা দাখিল কৰিব পাৰিব। এই ঘটনাৰ তদন্তৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ কৰা হোৱা নাই বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে আৰক্ষীয়ে 14 দিনৰ বাবে অভিযুক্তসকলক জিম্মাত লাভ কৰিছে আৰু সোধা পোছা কৰি আছে। ছিংগাপুৰৰ অসমীয়া লোকসকলক এই ক্ষেত্ৰত শীঘ্ৰেই সহযোগ কৰিবলৈ কোৱা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ডঃ শৰ্মাই কয় যে ছিংগাপুৰৰ পৰা প্ৰেৰণ কৰা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন শিল্পীগৰাকীৰ পন্নী গৰিমা শইকীয়া গাৰ্গক প্ৰদান কৰা হৈছে আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন কাইলৈ শিল্পীগৰাকীৰ পন্নী আৰু আদালতক প্ৰদান কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। জনসাধাৰণক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে লগতে ৰাজ্যত শীঘ্ৰে 35,000 প্ৰাৰ্থীয়ে স্বচ্ছ আৰু নিকাভাৱে নিযুক্তি লাভ কৰিব বুলি প্ৰকাশ কৰে। তেওঁ কয় যে 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ত 30 লাখ হিতাধিকাৰীক পুঁজি বিতৰণ কৰা হ'ব। বিটিআৰৰ জিলাকেইখনৰ বাহিৰে ৰাজ্যৰ বাকী জিলাসমূহৰ হিতাধিকাৰীসকলে এই পুঁজি লাভ কৰিব বুলি তেওঁ কয়। কেন্দ্ৰীয় মন্ত্ৰীসভাই 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ নুমলীগড় অংশৰ সম্প্ৰসাৰণ কৰি 4টা লেনযুক্ত পথলৈ উন্নীত কৰাৰ বাবে লোৱা সিদ্ধান্তক মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে 85 কিলোমিটাৰ দৈৰ্ঘৰ এই পথছোৱা নিৰ্মাণৰ বাবে 6,957 কোটি টকা ব্যয় কৰা হ'ব। ইয়াৰ ফলত বন্য জীৱ জন্তুসমূহ বিপদমুক্ত হোৱাৰ লগতে যান বাহন চলাচলত সুবিধা হ'ব বুলি তেওঁ উল্লেখ কৰে। গোলাঘাট আৰু গহপুৰৰ মাজত সুৰংগপথ নিৰ্মাণৰ বাবে শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাব বুলিও তেওঁ উল্লেখ কৰে। মাজুলীৰ কমলাবাৰী আৰু নিমাতীঘাট সংযোগী দলংখন নিৰ্মাণৰ বাবে নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে আৰু এটা ব্যক্তিগত প্ৰতিষ্ঠানে দুমাহৰ ভিতৰত দলংখনৰ কাম আৰম্ভ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। ইপিনে ৰাজ্যখনৰ বানৰ ক্ষয় ক্ষতিৰ জোৰা মৰাৰ বাবে গৃহ মন্ত্ৰালয়ে 1,200 কোটি টকাৰ অনুমোদন দিয়া বুলিও তেওঁ উল্লেখ কৰে। তদুপৰি মেঘালয়ৰ পানী শিলশাকলৈ লৈ যোৱাৰ বাবে আন এটা প্ৰকল্পতো গৃহ মন্ত্ৰালয়ে অনুমোদন দিছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত এছ আই টিয়ে যোৱা নিশা গ্ৰেপ্তাৰ কৰা জুবিন গাৰ্গৰ সহকণ্ঠশিল্পী অমৃত প্ৰভা মহন্ত আৰু বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক 14 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। চি আই ডিৰ বিশেষ তদন্তকাৰী গোটে পুৱা 2:00 কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। পাছত আদালতে অভিযুক্ত শেখৰজ্যোতি আৰু অমৃত প্ৰভাক 14 দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে সোধা পোছা অব্যাহত ৰাখিছে। ইপিনে ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে একেলগে সাগৰলৈ যোৱা আছাম এছ'চিয়েচনৰ 11জন সদস্যক অহা 6 অক্টোবৰৰ ভিতৰত হাজিৰ হবলৈ বিশেষ তদন্তকাৰী গোটে জাননী জাৰি কৰিছে। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ পৰা জব্দ কৰা শিল্পীগৰাকীৰ মোবাইল ফোনকে ধৰি কেতবোৰ সামগ্ৰী চিনাক্তকৰণৰ বাবে শিল্পীগৰাকীৰ পন্নী গৰিমা শইকীয়া গাৰ্গ কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আজি হাজিৰ হয়। ইয়াৰ পাছতে তেওঁ আইনী প্ৰক্ৰিয়াৰ অংশ হিচাপে আদালতৰ মজিয়াত জুবিন গাৰ্গৰ সামগ্ৰীসমূহ চিনাক্ত কৰে। চৰকাৰী অধিবক্তাৰ তথ্য অনুসৰি আদালতত আজি গৰিমা শইকীয়া গাৰ্গৰ ভাষ্য লিপিবদ্ধ কৰা হোৱা নাই। ইপিনে ছিংগাপুৰত জুবিনৰ ৰহস্যজনক মৃত্যুৰ পাছতে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ বিতৰ্কিত শ্যামকানু মহন্তই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল বুলি তথ্য পোহৰলৈ আহিছে। জনতাৰ শিল্পীগৰাকীৰ মৃত্যু সন্দৰ্ভত গোচৰ ৰুজু হোৱাৰ পাছতে শ্যামকানু মহন্তই যোৱা 30 ছেপ্টেম্বৰত সৰ্বোচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰে। এই আবেদন দাখিল কৰাৰ পাছতে দিল্লীৰ বিমানবন্দৰত অসম আৰক্ষীয়ে অভিযুক্ত মহন্তক গ্ৰেপ্তাৰ কৰে। আত্মপক্ষ সমৰ্থন কৰি আৰু জীৱনৰ প্ৰতি ভাবুকি অহাৰ কথা ব্যক্ত কৰি মহন্তই এই আবেদন দাখিল কৰিছিল। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ৰাজ্যৰ 54খন এজাহাৰ দাখিল হৈছে বুলিও এজাহাৰত উল্লেখ কৰা হৈছিল। অভিযুক্ত মহন্ত এজাহাৰসমূহ একগোট কৰি কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা বা ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ জৰিয়তে তদন্ত কৰিবলৈ আবেদনত উল্লেখ কৰিছিল। ঘটনা সন্দৰ্ভত চি আই ডি অথবা বিশেষ তদন্তকাৰী গোটৰ তদন্ত প্ৰক্ৰিয়া নিৰপেক্ষ নহ'ব বুলি মহন্তই আবেদনযোগে উচ্চতম ন্যায়ালয়ক অৱগত কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত তেওঁক মিছাকৈ নাম সাঙুৰ খুওৱা বুলি আবেদনত উল্লেখ কৰা হৈছে। শ্যামকানু মহন্তই উচ্চতম ন্যায়ালয়ত জনোৱা আবেদন সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা ভাস্কৰ দেৱ কোঁৱৰে এইদৰে কয়।
এই আবেদনখন আৰ্টিকেল 32 কনষ্টিটিউচন অৱ ইণ্ডিয়াত আণ্ডাৰত ফাইল কৰা হৈছে সুপ্ৰিম কোৰ্টত। বেছিকেলি সুপ্ৰিম কোৰ্টত যদি আপুনি দেখুৱাব পাৰে যে আপোনাৰ মৌলিক অধিকাৰ ভংগ হৈছে, বাট দেৰ ইজ এ ভায়লেশ্যন অফ ফাণ্ডামেণ্টেল ৰাইটছ অৰ ফৰ এনফৰ্চমেণ্ট অফ ফাণ্ডামেণ্টেল ৰাইটছ, আপুনি সুপ্ৰিম কোৰ্টলৈ ডাইৰেক্টলি যাওক। কিন্তু ফাণ্ডামেণ্টেল ৰাইট যদি আপুনি ভায়লেট কৰা হয় তেতিয়াহ'লে আপুনি হাইকোৰ্টলৈও আহিব পাৰে। কিন্তু এই আবেদনখন সুপ্ৰিম কোৰ্টত কিয় কৰিলে তাতে যথেষ্ট জাষ্টিফিকেশ্যন এই আবেদনখনত দিয়া হৈছে। এই যিখন এফিডেভিট শ্যামকানু মহন্তৰ সুপ্ৰিম কোৰ্টত আবেদন কৰিছে, এইখন এখন চাংমে কে নটৰী পাব্লিক বুলি, তেওঁ জহৰ বহৰ বুলি ছিংগাপুৰৰ এজন, আমাৰ যেনেকৈ ইয়াতে নটৰী থাকে তেনেকুৱা এজন নটৰীত এইখন শপতটো লৈছে। কিন্তু মই ভাবোঁ যে এইটো একচেপ্টেবল এইকাৰণে নহয়, কাৰণ ভাৰতীয় ন্যায় ব্যৱস্থাত যিটো আছে কৈছে যে নটৰীটোতো আপুনি ফৰেন কাণ্ট্ৰিত ল'ব লগা হয়, তেতিয়াহ'লে অকল কনচালেট জেনেৰেল বা এম্বেচেডৰ আছে, এইটো এটা টেকনিকেল ডিফেক্ট আছে, এইটো হয়তো তেওঁলোকে যেতিয়ালৈকে কেচ ৰেজিষ্ট্ৰেশ্যন হ'ব এইটো এফিডেভিটখন একচেপ্ট নহ'ব পাৰে, বা এইখন এই ডিফেক্টটো ঠিক কৰিবৰ কাৰণে শ্যামকানু হৈ যিসকল অধিবক্তাই তাতে আছে তেওঁলোকে এটা সুবিধা পাব।
আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 89.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্জত শুনিছে। নামনি অসমৰ শ্ৰোতাসকলে আমাৰ এই বাতৰি FM বেণ্ডৰ 102 মেগাহাৰ্জত আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ পৰা, 103.3 মেগাহাৰ্জত আকাশবাণী ধুবুৰী কেন্দ্ৰৰ পৰা, 102.6 মেগাহাৰ্জত গোৱালপাৰাৰ ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ AIR News গুৱাহাটী আৰু ইউটিউব চেনেল AIR News গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। পৰৱৰ্তী বাতৰি শুনক দিশা শৰ্মাৰ পৰা।
ৰাজ্যৰ বান সমস্যা সমাধানৰ বাবে জলসম্পদ বিভাগে 15খন ঠাইত বৃহৎ জলাশয় খননৰ পৰিকল্পনা কৰিছে। নদী সংযোগ কৰি এই জলাশয়সমূহ খনন কৰা হ'ব। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে গৃহ মন্ত্ৰালয়ে ইয়াৰ বাবে 692 কোটি টকাৰ অনুমোদন দিছে। শোণিতপুৰত এটা বৃহৎ জলাশয় খনন কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে।
15টা আমি ৱেটলেণ্ড ৰিজাৰ্ভলৈকে পৰ্যবেক্ষিত কৰিবৰ কাৰণে টেণ্ডাৰ কৰিছিলোঁ আৰু 3 মাহৰ আগতে MHC আমাক ইন প্ৰিন্সিপল এপ্ৰুভেল দিছিলে। আমাৰ কাৰণে অত্যন্ত ভাল খবৰ, পৰহি দিনাখন আমাৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই কামটোৰ কাৰণে 692 কোটি টকাৰ অনুমোদন দিলে। এই 692 কোটি টকাৰে শোণিতপুৰত এটা আমি প্ৰায় 61.14 কোটি টকা খৰচ কৰিম, যিটো মৰাভৰলুখন আছে সেইখন খান্দি আমি ব্ৰহ্মপুত্ৰৰ পৰা পানী টানি লৈ, আৰু এইটো প্ৰকাণ্ড এটা লেক হ'ব, দেখিবলৈও ধুনীয়া হ'ব, বিউটিফিকেশ্যন হ'ব, আৰু ডিপাৰ্টমেণ্টে পৰৱৰ্তী সময়ত মাছৰ খেতিও কৰিব পাৰিব।
বান প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত ৰাজ্যখনত 900 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হৈছে। 1947 চনৰ পৰা 2021 চনলৈকে ৰাজ্যখনত 4,500 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হৈছিল আৰু বিগত 5 বছৰত 900 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হৈছে। তেওঁ কয় যে ৰাজ্যখনত আৰু 150 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰিবলৈ বাকী আছে। এই মথাউৰিসমূহ মেগা টিউব আৰু জিঅ'বেগ ব্যৱহাৰ কৰি শক্তিশালী ৰূপত নিৰ্মাণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে বানৰ সমস্যাৰ বাবে ৰাজ্যৰ যিবোৰ অঞ্চলত পূৰ্বে এটা কৃষি কাৰ্যও কৰিব পৰাটো সম্ভৱ হৈ উঠা নাছিল, তেনে অঞ্চলসমূহত এতিয়া বছৰত দিন 2-3টা কৃষি কাৰ্য কৰিব পৰা গৈছে। ধেমাজি, লখিমপুৰ, তিনিচুকীয়া, মাজুলী আৰু মৰিগাঁও জিলাৰ কৃষকসকলৰ লগতে বিভিন্ন জিলাত কৃষকসকলে এই ক্ষেত্ৰত সকাহ লাভ কৰিছে বুলি তেওঁ কয়। বাৰিষাৰ পূৰ্বেই প্ৰতিখন জিলাত বান প্ৰতিৰোধৰ বাবে কাম কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ বিশ্বনাথ জিলাৰ কেইবাটাও কাৰ্যসূচীত অংশ ল'ব। তেওঁ প্ৰথমে মহিলা উদ্যমিতা আঁচনিৰ অধীনত বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত ক্ষেত্ৰত প্ৰায় 38,000 গৰাকী মহিলাক প্ৰথম বছৰৰ কিস্তি ধন প্ৰদান কৰিব। ইয়াৰ পিছত তেওঁ জিলাখনৰ পাভৈত 5ম অসম বেটেলিয়নৰ শুভাৰম্ভ কৰিব। BPFৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে অহা 5 অক্টোবৰত কোকৰাঝাৰৰ BTC সচিবালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত BTRৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপতগ্ৰহণ কৰিব। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই শপতগ্ৰহণ অনুষ্ঠানত অংশ লোৱাৰ কথা। মুখ্য সচিব ডঃ ৰবি কোটাই BTCৰ কাৰ্যবাহী পৰিষদৰ নৱনিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰোৱাব। দিনৰ 11 বজাৰ পৰা এই শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব। গুৱাহাটীৰ বিশেষ ন্যায়াধীশৰ আদালতে আজি গৰৈমাৰী ৰাজহ চক্ৰৰ প্ৰাক্তন ৰাজহ বিষয়া নুপুৰ বৰাৰ ৰাজহ আবেদন নাকচ কৰে। কিছুদিন পূৰ্বে আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰত নুপুৰ বৰাক গ্ৰেপ্তাৰ কৰা হৈছিল। মুখ্যমন্ত্ৰী তদাৰকী কোষৰ তদন্তত অভিযুক্ত নুপুৰ বৰাই আয়তকৈ 416% অধিক সম্পত্তি অৰ্জন কৰাৰ কথা পোহৰলৈ আহিছিল। ইয়াৰ পাছত দীৰ্ঘ সময় তেওঁৰ বাসগৃহত অভিযান চলোৱাৰ অন্তত তদন্তকাৰী দলে নুপুৰ বৰাক গ্ৰেপ্তাৰ কৰে। শেহতীয়াকৈ নুপুৰ বৰাই জামিন বিচাৰ বিশেষ ন্যায়াধীশৰ আদালতত দ্বাৰস্থ হয়। অভিযুক্ত আৰু চৰকাৰী পক্ষৰ অধিবক্তাৰ যুক্তি শুনাৰ পাছত আজি আদালতে অভিযুক্ত নুপুৰ বৰাৰ জামিন আবেদন নাকচ কৰে। গুৱাহাটী মহানগৰীৰ ফাঁচীবজাৰৰ এছ এছ ৰোডৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত আজি পুৱতি নিশা সংঘটিত এটা অগ্নিকাণ্ডত এজন লোকৰ মৃত্যু হোৱাৰ লগতে 4 লোক আহত হয়। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ইফালে হাতিঙিমাৰী ছুপাৰ মাৰ্কেটত কালি সন্ধিয়া সংঘটিত এটা অগ্নিকাণ্ডৰ ফলত 20 লাখৰো অধিক টকাৰ সা সম্পত্তি ধবংস হয়। শ্বৰ্ট চাৰ্কিটৰ পাছতেই অগ্নিকাণ্ডটো সংঘটিত হয়। গোলাঘাট জিলাৰ সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তৰ বি ছেক্টৰৰ চুঙাটানৰ টেঙাতল গাঁৱত যোৱা নিশা নগা দুৰ্বৃত্তই কমেও 100টা বাসগৃহত অগ্নিসংযোগ কৰাৰ ঘটনা সন্দৰ্ভত আজি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ বিষয়ববীয়াই বুজ লয়। জিলাখনৰ আয়ুক্ত পুলক মহন্ত, আৰক্ষী অধীক্ষক ৰাজেন সিং, বন বিভাগৰ লোক, চি আৰ পি এফ, সীমান্ত দণ্ডাধীশ আৰু আৰক্ষীৰ অন্যান্য বিষয়া ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ সবিশেষ বুজ লয়। স্থানীয় লোকৰ অভিযোগ অনুসৰি নিশা নাগালেণ্ডৰ বহু লোক আহি গাঁওখনত গুলীচালনা কৰাৰ লগতে 100টাৰো অধিক বাসগৃহত অগ্নিসংযোগ কৰে। সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে ঘটনাস্থলীত উপস্থিত হৈ সকলো দিশ চালি জাৰি চোৱাৰ লগতে গোলাঘাট জিলা প্ৰশাসন, নাগালেণ্ডৰ নিউলেণ্ড জিলা প্ৰশাসন আৰু চি আৰ পি এফৰ শীৰ্ষ বিষয়াৰ সৈতে বৈঠকত মিলিত হয়। এই ঘটনাত জড়িত থকা দুৰ্বৃত্তৰ কৰায়ত্ব কৰাৰ বাবে দুয়োখন ৰাজ্যৰ প্ৰশাসনে যৌথভাৱে কাম কৰাৰ বাবে বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। সামাজিক মাধ্যমে অনা পৰিৱৰ্তন আৰু সমাজ সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 এটি বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। সমাজকৰ্মী অৰ্চনা বৰঠাকুৰ আৰু অধিবক্তা নন্দিতা তালুকদাৰে এই অনুষ্ঠানত অংশ ল'ব। অনুষ্ঠানটোৰ আগ ধৰিব অৰুণিমা গোস্বামীয়ে।
গোৱালপৰীয়া লোকগীতৰ প্ৰতিষ্ঠাতা শিল্পী পদ্মশ্ৰী সন্মানেৰে সন্মানিত প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মদিন উপলক্ষে আজি বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হয়। গোৱালপাৰা জিলাৰ কেইবাখনো ঠাইত আজি এই উপলক্ষে কাৰ্যসূচী অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গোৱালপৰীয়া লোকগীতৰ যশস্বী শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে শ্ৰদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে হস্তীৰ কন্যা হিচাপে খ্যাত শিল্পীগৰাকীৰ গীতত মাটিৰ গোন্ধ পোৱা যায় বুলি প্ৰকাশ কৰে। তেওঁ কয় যে শিল্পীগৰাকীয়ে লোকগীতৰ মাধ্যমেৰে জনবিশ্বাস আৰু অনুভূতি প্ৰকাশ কৰি যুগমীয়া গীত উপহাৰ দি থৈ গৈছে। প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ 91 সংখ্যক জয়ন্তী উপলক্ষে আজি তেওঁৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰা হয়। এই উপলক্ষে আজি শিৱসাগৰৰ যুৱদল প্ৰেক্ষাগৃহত অনুষ্ঠিত কাৰ্যসূচীত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ আৰু যোৰহাটৰ সাংসদ গৌৰৱ গগৈ উপস্থিত থাকে। অনুষ্ঠানত যুৱ বক্তা ত্ৰিদীপ ভাগৱতীয়ে মূল বক্তৃতা প্ৰদান কৰে। এই কাৰ্যসূচীত বিধানসভাৰ বিৰোধী দলপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া, সমষ্টিটোৰ প্ৰাক্তন বিধায়িকা হেমপ্ৰভা শইকীয়াৰ লগতে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। আহমেদাবাদত অনুষ্ঠিত প্ৰথমখন টেষ্ট মেচত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে দ্বিতীয় দিনৰ খেলৰ অন্তত 5টা উইকেটৰ বিনিময়ত 448 ৰাণ সংগ্ৰহ কৰে। ৱাশ্বিংটন সুন্দৰ 9 আৰু ৰবীন্দ্ৰ জাদেজা 104 ৰাণ কৰি অপৰাজিত হৈ আছে। দলটোৰ হৈ কে এল ৰাহুলে 100 আৰু ধ্ৰুৱ জুৰেলে 125 ৰাণ কৰি আউট হয়। উল্লেখযোগ্য যে কে এল ৰাহুলৰ এয়া হৈছে তেওঁৰ কেৰিয়াৰৰ 1শ শতক। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ বিচাৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ অধ্যক্ষতাত কাইলৈ ন্যায়িক আয়োগ গঠন। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত জি এম চি এইচৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন কাইলৈ গৰিমা শইকীয়া গাৰ্গক অৰ্পণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। ৰাজ্যত 35,000 প্ৰাৰ্থীয়ে শীঘ্ৰে নিযুক্তি লাভ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। ৰাজ্যখনৰ বান সমস্যা সমাধানৰ বাবে জলসম্পদ বিভাগৰ 15খন ঠাইত বৃহৎ জলাশয় খননৰ পৰিকল্পনা। আৰু আহমেদাবাদত অনুষ্ঠিত প্ৰথমখন ক্ৰিকেট টেষ্টত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ দ্বিতীয় দিনৰ খেলৰ অন্তত 5টা উইকেটৰ বিনিময়ত 448 ৰাণ সংগ্ৰহ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।